Ea, Akakbani. Batri Purisu, Kumar David Dase. Etiar Kai Hai Batri Humorase. Projuti Hetrot, Paratot, Bishop Hitrote, Hobadoke, Hofol, Digital Rajahua, and Tokatuni Gohitola Huisebuli, Prahamontri Narendra Modi Monti Bokurise. মেৰাবুত সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দোহাত আজি হ'বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। দলমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীৰ এটা অনুষ্ঠানত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ বিতৰণ কৰে আৰু মহিলা বিশ্বকাপ চ্যাম্পিয়ন ভারতীয় দলটোলৈ ভারতীয় ক্রিকেট নিয়ন্ত্রণ পরিষদ বিসিসিআইয়ে 51 কোটি টাকার পুরস্কার ঘোষণা করেছে। প্রযুক্তি ক্ষেত্রত বিকাশ ক্রমাৎ ঊর্ধ্বগামী হওয়া ভারতত সম্প্রতি বিশ্বের ভিতরতে সবাতোকৈ সফল ডিজিটেল রাজহুয়া আন্তঃগাঁথনি গড়ি তোলা হয়েছে বলে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে মন্তব্য করেছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰি দিয়া ভাষণত তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত উদ্ভাৱনৰ ক্ষেত্ৰত অত্যাধুনিক ব্যৱস্থা বিকশাই তোলাৰ বাবে গৱেষণা ক্ষেত্ৰৰ সুচলতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰত সম্প্ৰতি কেৱল প্ৰযুক্তিৰ গ্ৰাহক হৈ থকা নাই বৰং প্ৰযুক্তিগত ৰূপান্তৰৰ হোতা হিচাপে পৰিগণিত হোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। কালিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে 1,00,000 কোটি টকাৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনি পুঁজি মুকলি কৰে। অহা 5 নৱেম্বৰলৈ হ'বলগীয়া এই ESTIC 2025ৰ জৰিয়তে শৈক্ষিক গৱেষণা প্ৰতিষ্ঠান উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা 3,000তকৈও অধিক প্ৰতিনিধিয়ে পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাব। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰি কয় যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি NDA মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে সৰ্বতোপ্ৰকাৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে বিহাৰত গণতান্ত্ৰিক যাত্ৰা সবলীকৰণত যথেষ্ট সহায় কৰা বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কাটাৰৰ দোহাত আজিৰে পৰা পৰহিলৈকে হ'বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ছোৱাত শ্ৰীমাণ্ডাভিয়াই সামাজিক ন্যায়ৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ বাবে সামগ্ৰিক আৰু সমবিকাশ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। তেওঁ সামাজিক উন্নয়নৰ 3টা মূল স্তম্ভ শক্তিশালী কৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ দিব। মন্ত্ৰীগৰাকীয়ে কাটাৰ, ৰোমানিয়া, মৰিছাছ আৰু ইউৰোপীয় সংঘৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ ল'ব। পৰৱৰ্তী সময়ত মন্ত্ৰী শ্ৰীমাণ্ডাভিয়াই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তথা IBPCয়ে যুটীয়াভাৱে আয়োজন কৰা NCSৰ অনুষ্ঠানত উপস্থিত থাকিব। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। NDA আৰু মহামিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, সহৰাছৰ চিমৰি ভক্তিয়াৰপুৰ আৰু মুংগেৰৰ তাৰাপুৰত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ভাৰতে 10,000 পালি ৰেবিছ প্ৰতিষেধক আৰু 2,000 পালি ইমিউনোগ্লবিন দ্বীপৰাষ্ট্ৰ টিমৰ লেষ্টেলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে গোলকীয় দক্ষিণত বিশ্বাসী আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য অংশীদাৰী দেশ হিচাপে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে টিমৰ লেষ্টেট 2024 চনৰ মাৰ্চ মাহত প্ৰথমটো মানৱ দেহত ৰেবিছৰ ঘটনা পোহৰলৈ আহে। তাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে দেশখনলৈ 6,000 পালি ৰেবিছ প্ৰতিষেধক আৰু 2,000 পালি ইমিউনোগ্লবিন প্ৰেৰণ কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়া চৰকাৰৰ সহায়ত বিশ্ব স্বাস্থ্য সংস্থাই 12,000 পালি প্ৰতিষেধক আৰু 2,000 পালি RIG দেশখনলৈ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা নৈনিতালৰ কেঞ্চিধামত অৱস্থিত নিমকৰলী বাবাৰ আশ্ৰম দৰ্শন কৰিব। শ্ৰীমতী মুৰ্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আন ভক্তসকলক দিনৰ 12 বজাৰ পাছত আশ্ৰম দৰ্শনৰ বাবে আহিবলৈ আশ্ৰম পৰিচালনা কৰ্তৃপক্ষই ইতিমধ্যে আহ্বান জনাইছে। 3দিনীয়া উত্তৰাখণ্ড ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কালি নৈনিতালত উপস্থিত হৈছে আৰু আজি তেওঁ কুমাওঁ বিশ্ববিদ্যালয়ৰ বিশসংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীৰ এটা অনুষ্ঠানত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ বিতৰণ কৰে। এই কাৰ্যসূচীত ভাৰতবৰ্ষৰ সাংস্কৃতিক বৈচিত্ৰতা, উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণত মহিলা তথা যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মানিত কৰা হয়। পুৰস্কাৰ বিতৰণী অনুষ্ঠানত শ্ৰীসিন্ধিয়াই ডঃ ভূপেন হাজৰিকাক এগৰাকী কবি, সংগীতজ্ঞ আৰু ৰাষ্ট্ৰৰ কণ্ঠ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ কৰ্মৰাজিয়ে কলা আৰু একতাৰ অনন্য সমন্বয়ৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে। ভাষণত তেওঁ কয় যে ভূপেন্দাৰ নামত পুৰস্কাৰ প্ৰদান কৰাটো কেৱল শিল্পীগৰাকীলৈ যচা সন্মান নহয়, সেয়া সহানুভূতি আৰু সাংস্কৃতিক সমন্বয়ৰ এটা যুগলৈ যচা সন্মান। উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানত অসমৰ ৰজনী বসুমতাৰী আৰু ডঃ সূৰ্যকান্ত হাজৰিকা, অৰুণাচল প্ৰদেশৰ য়েছে দৰ্জে থংচি, লেইছৰাম মেমা, মিজোৰামৰ এলাৰ চেলু আৰু মেঘালয়ৰ অধ্যাপক ডেভিড আৰ চিমলিলৈ ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় পুৰস্কাৰ আগবঢ়োৱা হয়। প্ৰচাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ 24টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ 67 সংখ্যক সংস্কৰণৰ আয়োজন কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে 1954 চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে কোভিড-19 মহামাৰীৰ বাবে কিছু বছৰ এই সংগীত সন্মিলন বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত আয়োজন কৰা হৈছে। অহা 29 নৱেম্বৰলৈ হ'বলগীয়া এই সন্মিলনৰ বাবে এইবাৰ প্ৰতিটো কেন্দ্ৰত 2টা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰে এটা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু আনটো লোকসংগীতৰ নামত উৎসৰ্গিত। পানাজী আৰু শ্বিলঙত বিশেষভাৱে পাশ্চাত্য সংগীতৰ অনুষ্ঠানৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় ৰেল, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেলৰ সৈতে গান্ধীনগৰত ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ছেমি কণ্ডাক্টৰ আৰু ফেব্ৰিকেশ্যন প্ৰকল্পৰ অগ্ৰগতি মূল্যায়নৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী হৰ্ষ সাংভি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে টাটা মাইক্ৰন আৰু চিজি ছেমিকন আদিৰ লেখীয়া কোম্পানীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বৈঠকত ধলেৰা আৰু ঝানন্দত ৰূপায়িত হৈ থকা বৃহৎ প্ৰকল্পসমূহৰ বাবে শক্তি, জল আদিকে ধৰি অত্যাৱশ্যকীয় সম্পদসমূহৰ উপলভ্যতা সন্দৰ্ভত আলোকপাত কৰা হয়। মহিলা বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 51 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ খিতাপ জিনাৰ পৰিপ্ৰেক্ষিতত খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰীসকলৰ বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে। দলটোৰ ধাৰাবাহিক প্ৰদৰ্শন, প্ৰতিভা আৰু একতাই BCCIৰ দীৰ্ঘদিনীয়া পৰিকল্পনাৰ প্ৰচেষ্টাক সাকাৰ ৰূপ দিয়া বুলি BCCIৰ অধ্যক্ষ মিথুন মানহাসে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ভাৰতে যোৱা দেওবাৰে নিশা নবী মুম্বাইৰ ডঃ DY পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক 52 ৰাণত পৰাস্ত কৰি ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ জয় কৰিবলৈ সমৰ্থ হৈছিল। সৰ্বভাৰতীয় ফুটবল সন্থাই ভাৰতীয় মহিলা লীগ IWL 2টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অহা 20 ডিচেম্বৰৰ পৰা 2026 বৰ্ষৰ 6 জানুৱাৰীলৈ প্ৰথম পৰ্যায় আৰু 2026 বৰ্ষৰ 20 এপ্ৰিলৰ পৰা 10 মেলৈ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ খেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰযুক্তি ক্ষেত্ৰত ভাৰতত বিশ্বৰ ভিতৰতে সবাতোকৈ সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দোহাত আজি হ'বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীৰ এটা অনুষ্ঠানত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ বিতৰণ কৰে আৰু মহিলা বিশ্বকাপ চেম্পিয়ন ভাৰতীয় দলটোলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে 51 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।